এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থা ইণ্ডিগোৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাৰ্টছ আৰু দায়িত্ববাহী বিষয়া আইড্ৰিছ পৰ্কাৰাছক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। লোকসভাত কাইলৈ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হ'ব। উত্তৰ গোৱাৰ আৰপোৰাৰ এটা নাইট ক্লাবত যোৱা নিশা চিলিণ্ডাৰ বিস্ফোৰণত 25 গৰাকী লোকৰ মৃত্যু হয়। চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে আজি সেনাবাহিনীৰ প্ৰতিগৰাকী জোৱানলৈ শুভেচ্ছা জনাইছে। আৰু আন্তৰ্জাতিক ফুটবল সংস্থা ফিফাই অহা বছৰ হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ সম্পূৰ্ণ সূচী মুকলি কৰিছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় DGCA দেশজুৰি বিমান বাতিলকৰণক লৈ হোৱা বিশৃংখল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমান সংস্থা ইণ্ডিগোৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাৰ্টছ আৰু দায়িত্ববাহী বিষয়া আইড্ৰিছ পৰ্কাৰাছক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। তেওঁলোকক সমগ্ৰ পৰিস্থিতি তথা যাত্ৰীৰ অসুবিধাৰ সন্দৰ্ভত 24 ঘণ্টাৰ ভিতৰত কাৰণ দৰ্শাবলৈ নিৰ্দেশ দিয়া হৈছে। নিতৌ বিমান বাতিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিমান বন্দৰত যাত্ৰীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। জাননীখনত কোৱা হৈছে যে বিমান সেৱাৰ বৃহৎ ব্যৰ্থতাই সুপৰিকল্পনা, দূৰদৰ্শিতা আৰু সামগ্ৰিক ব্যৱস্থাপনাৰ অভাৱকে নিৰ্দেশ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে সমগ্ৰ পৰিস্থিতিৰ পৰ্যবেক্ষণৰ উদ্দেশ্যে ইণ্ডিগোৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাৰ্টছৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গও উপস্থিত থাকে। ইণ্ডিগোৰ বিমান সেৱা 5ম দিনৰ বাবেও স্বাভাৱিক নোহোৱাত যাত্ৰীসকল এতিয়াও বিমান বন্দৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু অতি সোনকালে যাত্ৰীসকলক বিমানৰ টিকটৰ মূল্য ঘূৰাই দিবলৈ বিমান সংস্থাটোক নিৰ্দেশ দিছে। এই প্ৰক্ৰিয়া আজি নিশা 8 বজাৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব বিমান সংস্থাটোৱে। লগতে পলম নকৰাকৈ নিয়মীয়া বিমান সেৱা আৰম্ভ কৰিবলৈও ইণ্ডিগোক কেন্দ্ৰই নিৰ্দেশ দিছে। বেচৰকাৰী বিমান সংস্থাটোৱে কালিও 800খন বিমানৰ উৰণ বাতিল কৰে। লোকসভাত কাইলৈ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী সন্দৰ্ভত বিশেষ আলোচনা আৰম্ভ হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনত এই বিষয়ৰ আলোচনা আৰম্ভ কৰিব। যোৱা সপ্তাহত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছিল যে বন্দে মাতৰমৰ আলোচনা দুপৰীয়া 12 বজাৰ পৰা অনুষ্ঠিত হ'ব। তেওঁ প্ৰকাশ কৰিছিল যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় সভাত 8 ডিচেম্বৰত বন্দে মাতৰমৰ আলোচনা আৰু 9 ডিচেম্বৰত নিৰ্বাচনী সংস্কাৰ বিতৰ্কৰ সিদ্ধান্ত লোৱা হৈছিল। উত্তৰ গোৱাৰ আৰপোৰাৰ এটা নাইট ক্লাবত যোৱা নিশা চিলিণ্ডাৰ বিস্ফোৰণত 25 গৰাকী লোকৰ মৃত্যু হয়। এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী প্ৰমোদ চাৱান ঘটনাস্থলীত উপস্থিত হয়। তেওঁ কয় যে মৃত্যু হোৱা লোকসকলৰ বেছিভাগেই হৈছে ক্লাবটোৰ ৰন্ধনকৰ্মী। ঘটনাত 3-4জন পৰ্যটকৰো মৃত্যু হোৱা বুলি শ্ৰীচাৱন্তে প্ৰকাশ কৰে। সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি 23 গৰাকী লোকৰ অগ্নিদগ্ধ হৈ মৃত্যু হয় আৰু আন কেইজনৰ শ্বাস প্ৰশ্বাসত অসুবিধা পাই মৃত্যু হয়। গোৱাৰ আৰক্ষী সঞ্চালক প্ৰধান অলোক কুমাৰে প্ৰকাশ কৰা অনুসৰি আৰক্ষী বাহিনী, অগ্নি নিৰ্বাপক বাহিনী আৰু এম্বুলেন্স খবৰ পোৱাৰ পিছতে ঘটনাস্থলীলৈ ৰাওনা হয়। সকলো মৃতদেহ উদ্ধাৰ হোৱা বুলি তেওঁ জানিবলৈ দিছে। আৰক্ষী সঞ্চালক প্ৰধানে জনোৱা মতে আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। গোৱাৰ এটা নাইট ক্লাবত চিলিণ্ডাৰ বিস্ফোৰণ হৈ 25 গৰাকী লোকৰ মৃত্যু হোৱা ঘটনাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায় আৰু এই জটিল সময় অতিক্ৰম কৰিবলৈ পৰিয়ালকেইটাই যাতে শক্তি পায় তাৰ বাবে প্ৰাৰ্থনা জনায়। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্যও কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ ঘটনাক অত্যন্ত কৰুণ হিচাপে বৰ্ণনা কৰিছে। সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰীয়ে আপোনজনক হেৰুওৱা পৰিয়ালসমূহক সমবেদনা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে আহতসকলৰ অতি সোনকালে আৰোগ্য হৈ উঠিব বুলি আশা কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ প্ৰমোদ চাৱন্তৰ সৈতে কথা পাতে আৰু কয় যে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সম্ভৱপৰ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীমোদীয়ে লগতে মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়ক 2 লাখ টকাকৈ আৰু আহতসকলৰ প্ৰত্যেককে 50,000 টকাকৈ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য দিয়াৰ কথাও ঘোষণা কৰে। উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনেও গোৱাৰ আৰপোৰাত সংঘটিত ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে এই কৰুণ ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ লগতে আহতসকলৰো আশু আৰোগ্য কামনা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডাই গোৱাৰ ঘটনাত শোক প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী শ্বাহে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে স্থানীয় প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডাই গোৱাৰ ঘটনা শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰো আশু আৰোগ্য কামনা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে ভাৰতীয় সেনাবাহিনীৰ প্ৰতিগৰাকী জোৱানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীচৌহানে সেনাবাহিনীৰ জোৱানসকলৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি সমৰ্পিত সেৱা, অদম্য মনোভাৱ আৰু প্ৰতিৰক্ষা প্ৰতিশ্ৰুতিৰ শলাগ লয়। তেওঁ লগতে সেনাৰ তিনিওটা বাহিনী, স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকলৰ বীৰত্ব, দেশৰ সুৰক্ষাৰ প্ৰতি থকা প্ৰতিশ্ৰুতি আৰু দেশৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ ত্যাগক সন্মান জনায়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে তেওঁৰ এমাহৰ দৰমহা পতাকা দিৱস পুঁজিলৈ অৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ সেনা, শ্বহীদ আৰু সেনাবাহিনীৰ পৰিয়ালৰ লোকসকললৈ কৃতজ্ঞতা প্ৰকাশ কৰি পতাকা দিৱস পুঁজিলৈ বৰঙণি আগবঢ়াবলৈ দেশবাসীক আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে অদম্য সাহসেৰে দেশৰ সুৰক্ষাত নিয়োজিত সেনা জোৱানসকলৰ প্ৰতি দেশবাসী কৃতজ্ঞ বুলি প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ বাৰ্তাটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেনা জোৱানসকলৰ অনুশাসন, মাতৃভূমিৰ প্ৰতি থকা দায়িত্ব, সংকল্প আৰু অদম্য মনোভাৱে জনসাধাৰণক সুৰক্ষিত কৰি ৰখাৰ লগতে দেশক শক্তিশালী কৰি তুলিছে। ৰাষ্ট্ৰপতিৰ জোৱানসকলৰ সমৰ্পণক কৰ্তব্য, অনুশাসন আৰু নিষ্ঠাৰ উল্লেখযোগ্য উদাহৰণ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰাৰ লগতে পতাকা দিৱস পুঁজিলৈ অৰিহণা আগবঢ়াবলৈ দেশবাসীক আহান জনায়। সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত পাকিস্তান সীমান্তত এলানি ক্ষিপ্ৰ আৰু পৰিকল্পিত অভিযান চলাই কালি পাঞ্জাৱত তিনিখন পাকিস্তানী ড্ৰোন ধবংস কৰিবলৈ সমৰ্থ হয়। সীমান্ত সুৰক্ষা বাহিনীৰ পাঞ্জাৱ শাখাই এটা প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি এই অভিযানকালত দুপেকেট হেৰইন জব্দ কৰা হৈছে। বাহিনীটোৱে ফিৰোজপুৰৰ সনকট্ৰা গাঁৱত কালি চলোৱা এটা অভিযানত 1 কেজি ওজনৰ এটা হেৰইনৰ পেকেট জব্দ কৰাৰ লগতে পোচ্চাৰিয়ান গাঁৱত এখন ড্ৰোনো লাভ কৰে। কালি চলোৱা আন এটা অভিযানত অমৃতসৰৰ ৰুৱনৱালা কলন গাঁৱৰ আন এখন ড্ৰোন জব্দ কৰিবলৈ সমৰ্থ হয়। নিৰ্বাচন আয়োগে আৰম্ভ কৰা ভোটাৰ তালিকাৰ দ্বিতীয় পৰ্যায়ৰ বিশেষ পুংখানুপুংখ সংশোধনৰ কাম কাজ ক্ষীপ্ৰগতিত চলি আছে। এই সংশোধন অভিযানৰ অধীনত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে মধ্যপ্ৰদেশতো ভোটদাতাসকলৰ মাজত পপত্ৰ বিতৰণ কৰা হৈছে। ৰাজ্যখনৰ 12খন জিলাত পপত্ৰ ডিজিটেলাইজ প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে। দমো জিলাৰ আয়ুক্ত সুধীৰ কছাৰে প্ৰকাশ কৰা মতে জিলাখনত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ কাম ইতিমধ্যে সমাপ্ত হৈছে। সংশোধনী প্ৰক্ৰিয়াত জনসাধাৰণক যোগদানৰ উৎসাহ যোগাই ৰাজ্যখনৰ জনপ্ৰিয় অভিনেতা আশীষ পেণ্ডেছে কয় যে ইতিমধ্যে তেওঁ নিজৰ ভোটাৰ পপত্ৰ দাখিল কৰিছে। তেওঁ লগতে সকলো ভোটাৰকে পপত্ৰ দাখিল কৰিবলৈ আহান জনায়। উল্লেখযোগ্য যে বিশ্ব দিব্যাংগ দিৱস উপলক্ষে ৰাজ্যখনত এটা বিশেষ ভিডিঅৰে জনসাধাৰণক সংশোধন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহান জনোৱা হৈছে। আন্তৰ্জাতিক ফুটবল সংস্থা ফিফাই অহা বছৰ হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ সম্পূৰ্ণ সূচী মুকলি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত হ'বলগীয়া এইবাৰৰ প্ৰতিযোগিতাত 48 দলে অংশগ্ৰহণ কৰিব। যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাই 16 জুনত আলজেৰিয়াৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেল খেলিব। সূচী নিৰ্ধাৰণৰ বাবে ৱাশ্বিংটনৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত বিশেষ অনুষ্ঠানত তুষাৰপাত সত্বেও নেতাসকল সমবেত হয়। এই অনুষ্ঠানতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ফিফাই নতুনকৈ প্ৰৱৰ্তন কৰা শান্তি বঁটা গ্ৰহণ কৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ উপৰি মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লডিয়া শ্বেইনবাম আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি উপস্থিত থাকে। সূচী অনুসৰি অহাবাৰ বিশ্বকাপ ফুটবল ফাইনেল খেলখন 19 জুলাইত নিউজাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰত 78খন খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে কানাডা আৰু মেক্সিকোত 13খনকৈ খেল খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থা ইণ্ডিগোৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাৰ্টছ আৰু দায়িত্ববাহী বিষয়া আইড্ৰিছ পৰকাৰাছক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। উত্তৰ গোৱাৰ আৰপোৰাৰ এটা নাইট ক্লাবত যোৱা নিশা চিলিণ্ডাৰ বিস্ফোৰণত 25গৰাকী নেতাৰ মৃত্যু হয়। চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে আজি সেনাবাহিনীৰ প্ৰতিগৰাকী জোৱানলৈ শুভেচ্ছা জনাইছে আৰু আন্তৰ্জাতিক ফুটবল সংস্থা ফিফাই অহা বছৰ হ'বলগীয়া বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ সম্পূৰ্ণ সূচী মুকলি কৰিছে। এতিয়াৰ বাতৰি ইমানেই।